এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰ অধিক টকা ব্যয়সাপেক্ষৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক শুভেচ্ছা জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বালিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষে পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে জনসভাত অংশগ্ৰহণৰ পূৰ্বে হাজিৰালৈ যাব আৰু তাত তেওঁ নিৰ্মীয়মান ঔদ্যোগিক আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়লৈকে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমান বন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূচীসমূহে প্ৰতি বছৰে প্ৰায় 1,10,000 হেক্টৰ বনাঞ্চল বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ কামত নিয়োজিত সকলোৰে প্ৰশংসা কৰে। তেওঁ কয় যে এই দিনটোৱে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম বিকাশ বৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ বিগত দশকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ আদৰ্শৰে ভাৰতে মিছন লাইফৰ জৰিয়তে অধিক পৰিচ্ছন্ন, অধিক সেউজীয়া আৰু অধিক বহনক্ষম গ্ৰহ হিচাপে পৃথিৱীখনক গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰি যাব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ বাৰ্তাত কয় যে পৰিৱেশ কেৱল আমাৰ অস্তিত্বৰ আধাৰশিলাই নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ দিশত এটা মহান দায়িত্ব। বৰ্তমানৰ সময়ত সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত প্ৰতিজন লোকে দৈনন্দিন জীৱনত সৰু সৰু ইতিবাচক পৰিৱৰ্তন আনি পৰিৱেশ সুৰক্ষাত অৰিহণা যোগোৱাটো সকলোৰে কৰ্তব্য বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে সংসদ চৌহদৰ সেউজীকৰণ, পৰিষ্কাৰ পৰিৱেশ, কাগজবিহীন কাম, এবাৰ ব্যৱহৃত প্লাষ্টিকত নিষেধাজ্ঞা আৰোপ আৰু পৰিৱেশ অনুকূল সংসদীয় ভৱনৰ দৰে পদক্ষেপ প্ৰকৃতি আৰু প্ৰগতিৰ মাজত সন্তুলিত সমন্বয়ৰ অনুপ্ৰেৰণামূলক উদাহৰণ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে পৰিৱেশ সংৰক্ষণৰ দিশত অধিক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত 18খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিৱেশ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীযাদৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিৱেশ সম্বন্ধীয় কাৰ্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰ শক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা স্থাপন, আন্তঃৰাষ্ট্ৰীয় বিগকেট এলায়েন্স আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ৰূপৰেখা সন্মিলনৰ অধীনত নিৰ্ধাৰিত কেতবোৰ লক্ষ্য প্ৰাপ্তিৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি লাভ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যখনত আজি 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আম্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লৈছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রিসভাত স্থান লাভ করা 12 গৰাকী মন্ত্রীয়ে আজি শপথ গ্রহণ করে। গুৱাহাটীর খানাপাড়ার জ্যোতিবিষ্ণু আন্তর্জাতিক কলা মন্দিরত আয়োজিত অনুষ্ঠানত রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপথ বাক্য পাঠ করবায়। শপথ গ্রহণ অনুষ্ঠানত এনডিএ মিত্রজোঁটৰ মন্ত্রী বিধায়ক তথা দলীয় নেতা কর্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ডঃ শর্মায় কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাত এনডিএৰ 12 গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰে 11 গৰাকী বিজেপিৰ আৰু 1 গৰাকী অসম গণ পৰিষদৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। চলিত বৰ্ষত 5টা পদ্ম বিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় 70,000ৰো অধিক শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ইয়াৰে 7,314 গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু 63,000তকৈও অধিক শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে উত্তৰ বহীৰ স্কেন কপি পৰ্যবেক্ষণ কৰা আৰু অভিযোগৰ পৰীক্ষণ তথা পুনৰ মূল্যায়নৰ বাবে CBSE কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিল। যোৱা 13 মে'ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও পৰীক্ষাৰ্থীসকলৰ এক বুজন অংশই প্ৰাপ্ত নম্বৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি OSM পদ্ধতি অৰ্থাৎ অনস্ক্ৰীণ মাৰ্কিং ব্যৱস্থা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰালয়ে OSM ব্যৱস্থাৰ কাৰ্যক্ষমতা, চুক্তিবদ্ধ বাধ্যবাধকতা আৰু গুণগত নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত পৰ্যালোচনা আৰম্ভ কৰে। শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস বজাই ৰখা আৰু জবাবদিহিতাৰ অংশ হিচাপে মন্ত্ৰালয়ে CBSEৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক বদলি কৰাৰ লগতে প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে চলিত মাহৰ 2 জুনত চৰকাৰে সামৰ্থ বিকাশ আয়োগৰ অধ্যক্ষ এছ ৰাধা চৌহানৰ নেতৃত্বত স্বতন্ত্ৰ অনুসন্ধানৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বালিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। পক্ষী জৈৱ বৈচিত্ৰৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ আৱাসভূমি। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিৱেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়। বিগত বছৰসমূহত সমুদায় অংশগ্ৰহণ কাৰ্যসূচী, বিজ্ঞান, উদ্ভাৱন আৰু সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে এনে প্ৰচেষ্টাই জৈৱ বৈচিত্ৰ সংৰক্ষণত সহায় কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু অনাগত প্ৰজন্মৰ বাবে সেউজ ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। প্ৰশান্ত লোখাণ্ডেক CBSEৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু উত্তৰ প্ৰদেশৰ বালিয়াৰ জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ 100 সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।